বিচাৰকৰ্তাবিলাক ১৯ অধ্যায় গিবিয়ানীবাসীৰ ঘিণ লগা অপৰাধ আৰু তাৰ দণ্ড। যি সময়ত ইজৰাইলৰ মাজত ৰজা নাছিল, সেই সময়ত ইফ্ৰাইম পৰ্বতীয়া অঞ্চলৰ শেষভাগত এজন লেবিয়া লোকে প্ৰবাস কৰিছিল। তেওঁ যিহুদাৰ বৈতলেহেমত এজনী উপপত্নী ৰাখিছিল। পাছত তেওঁৰ সেই উপপত্নীয়ে তেওঁৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁক এৰি যিহুদাৰ বৈতলেহেমত থকা নিজৰ বাপেকৰ ঘৰলৈ গৈ তাতে ৪ মাহমান থাকিল। পাছত তাই গিৰিয়েকে উঠি আহি তাইক বুজাই পুনৰ নিজৰ ঘৰলৈ আনিবৰ বাবে তাইৰ ওচৰলৈ গ'ল। তেওঁৰ লগত এজন দাস আৰু এটা গাধ আছিল। তেওঁ উপপত্নীয়ে তেওঁক বাপেকৰ ঘৰৰ ভিতৰলৈ নিলে আৰু সেই যুৱতীৰ বাপেকে সেই মানুহক দেখি আনন্দেৰে তেওঁৰ লগত সাক্ষাৎ কৰিলে। সেই যুৱতীৰ বাপেকে অৰ্থাৎ তেওঁ শহুৰেকে তেওঁক ৩ দিন ধৰি লগত থাকিবলৈ অনুৰোধ কৰিলে। তেতিয়া তেওঁলোকৰে সৈতে তাত খোৱা বোৱা কৰি থাকিল। পাছত চতুৰ্থৰ দিনা তেওঁলোকে ৰাতিপুৱাই উঠিল আৰু যাবলৈ ওলাল। তেতিয়া সেই যুৱতীৰ বাপেকে জোঁৱায়েকক ক'লে, তুমি অলপ আহাৰ গ্ৰহণ কৰি মন সুস্থিৰ কৰা, তাৰ পাছত তোমাৰ বাটত তুমি গুচি যাবা। তেতিয়া তেওঁলোক দুয়োজনে একেলগে বহি ভোজন পান কৰিলে আৰু সেই যুৱতীৰ বাপেকে ক'লে, মিনতি কৰোঁ, অনুগ্ৰহ কৰি তুমি এই ৰাতিও থাকি মন প্ৰফুল্লিত কৰা। তথাপি সেই মানুহ যাবলৈ উঠিল, কিন্তু শহুৰেকে তেওঁক থাকিবলৈ বৰকৈ ধৰাত সেই ৰাতিও থাকিল। পাছত পঞ্চম দিনা যাবৰ কাৰণে ৰাতিপুৱাতে উঠাৰ পাছত শহুৰেকে তেওঁক ক'লে, খোৱা বোৱা কৰি আবেলিলৈকে থাকি নিজক সুস্থি কৰা। সেয়ে তেওঁলোক দুয়োজন বহি ভোজন কৰিলে। পাছত যেতিয়া লেবিয়াজনে নিজৰ উপপত্নী আৰু দাসক লৈ গুচি যাবৰ কাৰণে প্ৰস্তুত হওঁতে শহুৰেকে তেওঁক ক'লে, চোৱা, দিনৰ প্ৰায় শেষ হ'ল, বিনয় কৰোঁ তুমি আজি ৰাতিও ইয়াতে থাকা। চোৱা, বেলি প্ৰায় লহি আহিছে, তুমি এই ঠাইতে ৰাতি থাকি প্ৰফুল্লিত হোৱা আৰু কাইলৈ তোমালোকে নিজ ঘৰলৈ যাবৰ কাৰণে সোনকালে উঠি নিজ বাটে গুচি যাবা। কিন্তু সেই মানুহে সেই ৰাতি থাকিবলৈ সন্মত নহ'ল আৰু উঠি যাত্ৰা কৰি জিবুচ অৰ্থাৎ জেৰুচালেমৰ ওচৰ আহি পালে। তাৰ লগত দুটা সজোৱা গাধ আৰু তাৰ উপপত্নী আছিল। তেওঁলোক জিবুচৰ ওচৰ আহি পুৱাত দিন প্ৰায় শেষ হ'ল। তেতিয়া দাসে তেওঁৰ গৰাকীক ক'লে, নিবেদন কৰোঁ, আহক আমি জিবুচিয়াহঁতৰ এই নগৰত সোমাই ৰাতিটো ইয়াতে থাকোঁ হওক। কিন্তু তাৰ গৰাকীয়ে তাক ক'লে, যি নগৰ ইজৰাইলৰ সন্তানসকলৰ নহয়, এনে ভিন্ন দেশীয় লোকৰ নগৰত আমি নুসোমাওঁ, আমি আগবাঢ়ি গিবিয়ালৈ যাওঁ হওক। তেওঁ দাসক ক'লে, আহা, আমি এই অঞ্চলৰ কোনো ঠাইৰ ওচৰলৈ গৈ গিবিয়া বা ৰামাত ৰাতিটো পাৰ কৰিম। এইদৰে তেওঁলোকে আগবাঢ়ি গ'ল আৰু বিন্যামিনৰ অধিকাৰত থকা গিবিয়াৰ ওচৰ পোৱাত বেলিমাৰ গ'ল। তেতিয়া তেওঁলোকে বাট এৰি ৰাতি থাকিবৰ কাৰণে গিবিয়ালৈ সোমাই গ'ল আৰু তেওঁ সোমাই গৈ সেই নগৰৰ চকত বহিল, কিয়নো কোনেও নিজৰ ঘৰত ৰাতি থাকিবৰ কাৰণে তেওঁলোকক ঠাই নিদিলে। সেই সময়ত এজন প্ৰাপ্তবয়স্ক মানুহে পথাৰত কাম কৰি সন্ধ্যা পৰত ঘৰলৈ উভতি আহি আছিল। সেইজন লোক ইফ্ৰাইমীয় পৰ্বতীয়া অঞ্চলৰ আছিল আৰু তেওঁ গিবিয়াত প্ৰবাস কৰিছিল, কিন্তু নগৰৰ লোকসকল হলে বিন্যামিনীয়া লোক আছিল। সেই প্ৰাপ্তবয়স্ক লোকজনে মূৰ দাঙি চাই নগৰৰ চকত সেই পথিকক দেখি সুধিলে, তুমি কলৈ যোৱা আৰু ক'ৰ পৰা আহিছা? তেওঁ লোকজনক ক'লে, আমি যিহুদাৰ বৈতলেহেমৰ পৰা আহিছোঁ, ইফ্ৰাইম পৰ্বতীয়া অঞ্চলৰ সিফাললৈকে যাওঁ। মই সেই ঠাইৰ মানুহ, যিহুদাৰ বৈতলেহেমলৈ গৈছিলোঁ, এতিয়া মই যিহুৱাৰ গৃহলৈ যাওঁ, কিন্তু কোনেও মোক ঘৰত ঠাই দিয়া নাই। আমাৰ গাধবোৰৰ কাৰণে ধান খেৰ আৰু দানা আছে, লগতে মোৰ কাৰণে আৰু এই বেটীৰ বাবে আৰু আপোনাৰ দাস দাসীৰ সৈতে অহা এই ডেকাৰ বাবেও পিঠা দাক্ষাৰক আছে, আমাৰ কোনো বস্তুৰ অভাৱ নাই। তেতিয়া সেই প্ৰাপ্তবয়স্কৰ লোকজনে ক'লে, তোমাৰ শান্তি হওক, তোমাৰ প্ৰয়োজনীয় সকলোৰে দায়িত্ব মই ল'লোঁ, তোমালোকে মোৰ লগত ব'লা, তুমি কোনো কাৰণতেই এই চৰ্কত ৰাতিটো থাকিব নালাগে। পাছত সেই প্ৰাপ্তবয়স্ক লোকজনে তেওঁক নিজৰ ঘৰলৈ নি গাধবোৰক ঘাঁহ দিলে আৰু তেওঁলোকে ভৰি ধুই ভোজন পান কৰিলে। এইদৰে তেওঁলোকৰ লগত আনন্দ কৰাৰ সময়ত সেই নগৰৰ কিছুমান পাখণ্ড লোক আহি তেওঁ ঘৰৰ চাৰিওফালে বেৰি ধৰিলে আৰু দুৱাৰত ঢকিয়াই সেই ঘৰৰ গৰাকী প্ৰাপ্তবয়স্ক গৰাকীজনক ক'লে, আপোনাৰ ঘৰলৈ যিজন পুৰুষ আহিছে তেওঁক বাহিৰলৈ উলিয়াই দিয়ক, আমি তেওঁৰ পৰিচয় ল'ম। তেতিয়া ঘৰৰ গৰাকীয়ে বাহিৰলৈ ওলাই আহিল আৰু সিহঁতৰ ওচৰলৈ গৈ ক'লে, হে মোৰ ভাইসকল, মই বিনয় কৰিছোঁ, তোমালোকে দুষ্কৰ্ম নকৰিবা, সেই পুৰুষ মোৰ ঘৰত অতিথি হৈ আহিছে, এই হেতুকে তেওঁলৈ এনে মূৰ্খৰতা কৰ্ম নকৰিবা। চোৱা, ইয়াত মোৰ এজনী কুমাৰী জি আৰু তেওঁ উপপত্নী আছে, মই সিহঁতক বাহিৰ কৰি আনো, তোমালোকে সিহঁতৰে মন ভস্ত কৰা, সিহঁতলৈ তোমালোকৰ যি ইচ্ছা তাকে কৰা, কিন্তু সেই পুৰুষলৈ তোমালোকে মূৰ্খতা কৰ্ম নকৰিবা। তথাপি সিহঁতে প্ৰাপ্তবয়স্কৰজনৰ কথা শুনিবলৈ অসন্মত্ত হ'ল। তেতিয়া সেই পুৰুষে তাৰ উপপত্নীক ধৰি সিহঁতৰ আগলৈ উলিয়াই দিলে। তাতে সিহঁতে তাই পৰিচয় ল'লে আৰু গোটেই ৰাতি তাইক ধৰ্ষণ কৰিলে। পাছত ৰাতিপুৱা সিহঁতে তাইক এৰি গুচি গ'ল। পাছত তিৰোতাজনীয়ে নিজৰ গিৰিয়েকে আলহী হৈ থকা প্ৰাপ্তবয়স্ক লোকজনৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ আহি পোহৰ নোহোৱালৈকে দুৱাৰমুখতে পৰি থাকিল। পাছত ৰাতিপুৱা সেই তিৰোতাগৰাকীয়ে যেতিয়া নিজ পথত যাবৰ বাবে ঘৰৰ দুৱাৰদলিৰ বাহিৰ হৈ আহিল, তেতিয়া তেওঁ দেখিলে যে তেওঁৰ উপপত্নী হাত পেলাই পৰি আছে। তেওঁ তাইক ক'লে, উঠা, আমি যাওঁ, কিন্তু তাই একো উত্তৰ নিদিলে। পাছত সেই পুৰুষে গাধৰ ওপৰত তাইক তুলি লৈ যাত্ৰা কৰি নিজ ঠাইলৈ গ'ল। যেতিয়া তেওঁ নিজৰ ঘৰ পালে, তেওঁ এখন কটাৰী লৈ সেই উপপত্নীক ধৰি হাড়েৰে সৈতে বাৰ দুখৰ কৰি কাটি ইজৰাইলৰ আটাই অঞ্চললৈ পঠিয়াই দিলে। যিকোনোৱে ইয়াক দেখিলে সেই লোকসকলে নিজৰ মাজতে ক'লে, ইজৰাইলৰ সন্তানসকলে মিছৰ দেশৰ পৰা ওলাই অহাৰ দিনৰে পৰা আজিলৈকে এনেকুৱা কেতিয়াও হোৱা নাই আৰু দেখা নাই। এই বিষয়ে ভালকৈ বিবেচনা কৰি কি কৰা উচিত তাকে কোৱা।